আকাশবাণী গুৱাহাটীৰ মহাবাহু তেতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত কয় যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপূৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰীৰ পৰা আৰম্ভ কৰি সেনাবাহিনীত যোগ দিয়া জোৱানলৈকে, দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া উত্তৰ পূৰ্বৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰুৱাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশ লৈ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অতুল বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অগ্ৰণী নেতৃত্বৰে ৰাষ্ট্ৰৰ হকে সেৱা আগবঢ়োৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মৰাজীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আজি জিলা আয়ুক্ত দেৱাশী শৰ্মা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আকস্মিকভাৱে পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত কাৰাগাৰখনত কেতবোৰ দুৰ্নীতি অনিয়ম চলাৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ ঘটনা উন্মোচিত হয়। কাৰাগাৰখনত অবৈধ ড্ৰাগছ, গাঞ্জাসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। লগতে কাৰাগাৰৰ ভিতৰত এখন বিলাসী ৰেষ্টুৰেণ্ট চলি থকাৰ কথাও পোহৰলৈ আহে আৰু সেই ৰেষ্টুৰেণ্টত শীতল পানীয় বিক্ৰী কৰি থকা অৱস্থাত হাতেলোতে ধৰা পৰে। এই অনিয়মৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক আৰু জেলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কাৰাগাৰ বিভাগৰ মহাপৰিদৰ্শক আৰু গৃহ বিভাগলৈ জিলা আয়ুক্তই পত্ৰ প্ৰেৰণ কৰে। ডিব্ৰুগড় জিলাৰ চৌকিডিঙিৰ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ নেতৃত্বত কেশৱ প্লেণ্টেশ্যন প্ৰাইভেট লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ মাজত এখন চুক্তি সম্পাদিত হয়। এই চুক্তি অনুসৰি জামিৰা, নীলমণি, অজিজবাগ আৰু যুগতলী চাহ বাগিচাৰ শ্ৰমিকসকলক সমাগত দুৰ্গা পূজাৰ পূৰ্বে 20% বোনাছ প্ৰদান কৰা হ'ব। চাহ বাগিচাৰ মালিক পক্ষ আৰু অসম চাহ মজদুৰ সংঘৰ মাজত স্বাক্ষৰিত এই চুক্তিক লৈ চাহ শ্ৰমিকসকলে আনন্দ প্ৰকাশ কৰিছে। শ্ৰীভূমিৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অধ্যক্ষতাত আজি অত্যাৱশ্যকীয় ঔষধ তালিকা সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰত অত্যাৱশ্যকীয় ঔষধ মজুত কৰি ৰখা উপলক্ষে গুৰুত্ব আৰোপ কৰা হয়। সভাত চিকিৎসকে অত্যাৱশ্যকীয় ঔষধ তালিকা অনুসৰি ঔষধ ৰোগীৰ বাবে লিখিব লাগিব যাতে ৰোগীয়ে অতিৰিক্ত খৰচ বহন কৰিব নালাগে। সভাত প্ৰতিখন চিকিৎসালয়তে অত্যাৱশ্যকীয় ঔষধ তালিকাখন স্পষ্ট স্থানত ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত তথ্যৰ পৰা খচৰালৈ শক্তিশালী পাণ্ডুলিপি লিখন আয়ত্ত কৰা সন্দৰ্ভত এখন দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই এই কৰ্মশালাখন উদ্বোধন কৰে। স্নাতকোত্তৰ পৰ্যায়ৰ 120 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত অংশ লৈ বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ দাসে উন্নত পাণ্ডুলিপি লিখন আৰু প্ৰকাশনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। কৰ্মশালাত গৱেষণা পত্ৰ লিখাৰ দক্ষতা গঢ়ি তোলা, ভাৰতীয় আলোচনীৰ বিষয়ে সজাগতা, উন্নত গৱেষণা পদ্ধতিৰ প্ৰয়োগ আদি সন্দৰ্ভত বিশেষজ্ঞসকলে বক্তব্য আগবঢ়ায়। নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু নগাঁও বিশ্ববিদ্যালয়ৰ সহযোগত আজি এখন চাইবাৰ আইন, চাইবাৰ অপৰাধ নিৰ্মূল আৰু ডিজিটেল সুৰক্ষা শীৰ্ষক বিষয়ৰ ওপৰত সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমিন এওগে। সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা আৰু সমল ব্যক্তি হিচাপে নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা উপস্থিত থাকে। এই সজাগতা সভাত বিশেষকৈ যুৱ সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত চাইবাৰ সুৰক্ষা সম্পৰ্কে জ্ঞান আৰু সজাগতা সম্পৰ্কত আলোকপাত কৰা হয়। অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত দেওকণ সোঁৱৰণী 17 অনুৰ্ধৰ ল'ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত গোলাঘাটৰ নুমলীগড় হাইস্কুলে চেম্পিয়ন ট্ৰফি দখল কৰে। আজি অনুষ্ঠিত হোৱা ফাইনেলত নুমলীগড় হাইস্কুলে চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী HS স্কুলক 2-1 ব্যৱধানত পৰাস্ত কৰে। এই চেম্পিয়ন দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া 17 অনুৰ্ধৰ সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব। ওদালগুৰি জিলাৰ টংলা নগৰ নিবাসী বিশিষ্ট নাগৰিক তথা টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি জিতুল শৰ্মাৰ আজি পুৱা মঙলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 58। তেখেতৰ মৃত্যুত বৃহত্তৰ টংলা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে আৰু মৃততেহ বাসগৃহলৈ অনাৰ পিছতে বিভিন্ন দল, সংগঠন আৰু গুণমুগ্ধ ৰাইজ উপস্থিত হৈ তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05